إذ أوى الفتية إلى الكهف فقالوا ربنا آتنا من لدنك رحمة وهيئ لنا من أمرنا رشدا.
যেতিয়া যুৱকসকলে গুহাত আশ্ৰয় ল'লে তেতিয়া সিহঁতে ক'লে, হে আমাৰ প্ৰতিপালক, তুমি তোমাৰ নিজৰ ফালৰ পৰা আমাক অনুগ্ৰহ দান কৰা আৰু আমাৰ বাবে আমাৰ কৰ্মৰাজিক সঠিকভাৱে পৰিচালনাৰ ব্যৱস্থা কৰা।